সা, এই যে লোরাটো, সি যে এগারটাৰ পৰা চাৰে দশটা বজাতে মই গৈ আছো, চাৰে দশটা বাজিল, এঘাৰটা বাজিল, বাৰটা বাজি গল, সি অহাই নাই, সি আহি খালি ফোনতে আছে, ফোনতে কথা পাতি আছে, পাতি আছে। তাৰপিছতে এই হাতখন খুলি মোৰ মেকুৰীজনী অপাৰেশ্যন কৰিছে। মেকুৰীজনী অপাৰেশ্যন কৰিবৰ কাৰণে সৰু এটা অকণমান ফুটা এটা কৰি সেইখিনি কৰিব লাগে, কাৰণ তাৰ চিন্তাটো বেলেগত আছে। সি যে কৰবাত মাটি লৈছে, ঘৰ লৈছে, কিবা তাৰ ৰজগুণৰ কাৰণে সি মানুহ অলপ ফুলত আছে, তাৰ মূৰত সেইটো ঘূৰি আছে, সেইকাৰণে সি ভুল কৰিছে। এই ভুল কৰি পেলাই মেকুৰীজনী বহুত কাটি পেলাইছে, ডাঙৰ মস্ত ডাঙৰ ফুটা এটা কৰি পেলাইছে। তাৰপিছত সেইটো কৰি বিচাৰি পোৱা নাই, লাষ্টত পাইছে, কিন্তু তাৰ আগতে বহুত ডাঙৰ ফুটা হৈ গৈছে মেকুৰীৰ। হা, এতিয়া এই আত্মাটো, এই যে আত্মাটো আছিলে, এখন বুলেট চলাইছে, বুলেট, তাৰ বুলেটৰ পিছফালে এটা মস্ত ডাঙৰ টেংকিও আছে। হা, ই যতে ততে যায় স্পাৰ্ম ডেলিভাৰী কৰে, বুজিছে নাই? তাৰ নামটো মই নাজানো, কিন্তু এদিনটো মই উলিয়ামে উলিয়াম তাৰ নাম। সি এদিন যমৰ ওচৰত যাব লাগিব, যম, যমটোতো ময়ে হয়। যমে এটা কি সুধিব জানে, ঐ লৰা, তই আহিছ নহয় এটা, মই তোক এটা কথা সুধোচোন, তই এজনী মেকুৰী অপাৰেশ্যন কৰিছিলি, কৰিছিলি নাই? সেই মেকুৰীজনী অপাৰেশ্যন কৰাৰ সময়ত তই অন্য কথা ভাবি আছিলি, আছিলি নাই? সেইকাৰণে সেই মেকুৰীজনী যিমানখিনি কাটিব লাগে তাতকে বেছিকে কাটিলি, কাটিলি নাই? আৰু সেই মেকুৰীজনী গেলি পচি একেবাৰে তাই বহুত কষ্ট হৈ গল, হল নে নাই? এতিয়া তই এইটো কষ্ট লবি নে নল, সি হাত জোৰ কৰি যমক কব, হয় মই লম, সি লবই লাগিব। সেই ভেটেনেৰী একেলা, হয়, তার নামতো মই নাজানো, তার ফোন নাম্বার নাজানো,